নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কামৰূপ জিলাৰ পলাশবাৰী আৰু কমলপুৰ বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ, বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱময় শতবৰ্ষৰ সামৰণি অনুষ্ঠান আজি আৰম্ভ, বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ সুৱনখাটাত চতুৰ্দশ ভাৰত ভূটান বন্ধুত্ব মেলা আৰু মৰিগাঁও অসামৰিক চিকিৎসালয়ত এতিয়াৰে পৰা এইচ আই ভিৰ চিকিৎসা আৰু অন্য সেৱাসমূহ উপলব্ধ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ পলাশবাৰী আৰু কমলপুৰ বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ সদস্যসকলৰ মাজত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত 10,000 টকাকৈ চেক বিতৰণ কৰে। পলাশবাৰী আৰ বি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পলাশবাৰী সমষ্টিত 37,051 গৰাকী মহিলাক উদ্যমিতা পুঁজিৰ চেক বিতৰণ কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে দক্ষিণ কামৰূপৰ পুৰণি এৰী মুগা শিল্পৰ উন্নয়নৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণৰ পৰিকল্পনা কৰি থকাৰ কথা প্ৰকাশ কৰে। সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত শ্ৰীশৰ্মাই পলাশবাৰী নগৰৰ উন্নয়নৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাৰ বিষয়েও উল্লেখ কৰে।
আজি আমাৰ পলাশবাৰী সমষ্টিৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি সামাজিকভাৱে আমি বিতৰণ কৰিলোঁ। আজি আৰু এখন মিটিং আছে বেজেৰাত। বেজেৰাত মিটিংখন হোৱাৰ লগে লগে আমাৰ কামৰূপ জিলাত এই আঁচনিৰ বিতৰণৰ কাৰ্যসূচী সামৰণি পৰিব। সকলোকে মই ধন্যবাদ জনাইছোঁ, গোটেই অনুষ্ঠানকেইটা সুকলমে পাৰ কৰি দিয়াৰ বাবে।
মুখ্যমন্ত্ৰীয়ে লগতে বিহ দিয়া জাজিকোনা আঞ্চলিক ৰাস উদযাপন থলীত আয়োজিত অনুষ্ঠানত কমলপুৰ সমষ্টিৰ 32,804 গৰাকী মহিলাক প্ৰাৰম্ভিক মূলধনৰ চেক প্ৰদান কৰে। বজালী জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱময় শতবৰ্ষৰ সামৰণি অনুষ্ঠান তিনিদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা আয়োজন কৰা হৈছে। আজি প্ৰথম দিনাৰ কাৰ্যসূচীত 8 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মূল ভৱন শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উদ্বোধন কৰে।
গৌৰৱ উজ্জ্বল শতবৰ্ষ উদযাপন কৰা বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিয়াললৈ মোৰ ফালৰ পৰা মই অভিনন্দন জনাইছো। আৰু আমি অসম চৰকাৰ খুবেই আনন্দিত যে এই শতবৰ্ষৰ সময়খিনিত আমি বিদ্যালয়খনৰ প্ৰায় 8 কোটি টকা ব্যয় সাপেক্ষে নতুন ভৱন আমি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছো। আৰ্টছ, ছায়েন্স, কমাৰ্চ তিনিওটা শাখাতে প্ৰায় 1300তকৈ অধিক ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰা এই বিদ্যালয়খন অনাগত সময়ত অধিক আন্তঃগাঁথনিৰ প্ৰয়োজন হ'ব, যাতে আমি 2000 ছাত্ৰ-ছাত্ৰীলোকে নামভৰ্তি কৰিব পাৰোঁ আৰু এখন উল্লেখযোগ্য শিক্ষানুষ্ঠানলৈ ৰূপান্তৰিত কৰিব পাৰোঁ 2000 ছাত্ৰ-ছাত্ৰীৰে। গতিকে ভৱিষ্যতলৈও যিখিনি চৰকাৰৰ পৰা কৰণীয় থাকিব আন্তঃগাঁথনিকে ধৰি অন্যান্য উন্নয়নৰ ক্ষেত্ৰত, তাতো আমি সহযোগিতা আগবঢ়াম।
এই উদ্বোধনী অনুষ্ঠানত বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসো উপস্থিত থাকে। 1926 চনত স্থাপন কৰা বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে 100 বছৰীয়া গৌৰৱোজ্জ্বল শৈক্ষিক যাত্ৰাত ভালেসংখ্যক মেধাৱী ছাত্ৰ ছাত্ৰী আৰু মানৱ সম্পদৰ সৃষ্টি কৰিছে। শতবাৰ্ষিকী উপলক্ষে আজি পুৱা 100খন পতাকা উত্তোলন কৰা হয়। শিক্ষানুষ্ঠানখনৰ প্ৰাক্তন ছাত্ৰ তথা ভাৰতৰ স্বাধীনতা আন্দোলনৰ শ্বহীদ মদন বৰ্মন আৰু অসম তথা বজালীৰ ৰত্ন শিক্ষাবিদ প্ৰয়াত কামেশ্বৰ দাসৰ আৱক্ষ মূৰ্তি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উন্মোচন কৰে। অনুষ্ঠানত 100গৰাকী নাচনীয়ে বিহু নৃত্য প্ৰদৰ্শন কৰে। শতবৰ্ষ উদযাপন উপলক্ষে গ্ৰন্থমেলা, প্ৰদৰ্শনী আদিৰো আয়োজন কৰা হৈছে। বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ সুৱনখাটাত আজিৰে পৰা চতুৰ্দশ ভাৰত ভূটান বন্ধুত্ব মেলা আৰু 74 সংখ্যক মাঘ মেলা আৰম্ভ হৈছে। শান্তি আৰু সম্প্ৰীতিৰ বাণীলৈ ভূটান পাহাৰৰ পৰা কুৰ্মালাগাসকল ইতিমধ্যে ভাৰত ভূটান বন্ধুত্ব মেলাস্থলীলৈ নামি আহিছে। বড়ো, ৰাভা, গোৰ্খা, চাওতালী, কোচ ৰাজবংশীৰ লগতে ভুটীয়াসকলৰ পৰম্পৰাগত লোকনৃত্য গীতেৰে সুৱনখাটাৰ আকাশ পতাশ মুখৰিত হৈ পৰিছে। 9দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত এই মেলাৰ মুখ্য তোৰণ বাগানপাৰা পৰিষদীয় সমষ্টিৰ পাৰিহত ৰেখা ৰাণী দাস বড়োই উন্মোচন কৰে। ইয়াৰ পাছতে বাক্সাৰ জিলাৰ আয়ুক্ত গৌতম দাসে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা আৰু ভূটানৰ চানৰূপ ঝাংঘৰৰ উপায়ুক্ত ময়ৰ দাসো থ্ৰম্পনে ভূটানৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। ইয়াৰ লগে লগে দুয়োখন দেশৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰি মেলা মুকলি কৰা হয়। ভাৰত ভূটান বন্ধুত্ব মেলাত ভূটানৰ বিভিন্ন খাদ্য সম্ভাৰ উপলব্ধ হোৱাৰ উপৰিও দেশখনৰ সাংস্কৃতিক কাৰ্যসূচীও পৰিৱেশন কৰা হ'ব। মেলাত ভূটানৰ জৈৱিকভাৱে উৎপাদিত সামগ্ৰীয়ে দৰ্শকক আকৰ্ষিত কৰিবলৈ সক্ষম হ'ব বুলি আশা কৰা হৈছে। এই বন্ধুত্ব মেলাৰ জৰিয়তে দুয়োখন দেশৰ বন্ধুত্ব শক্তিশালী হোৱাৰ লগতে বাণিজ্যিক দিশৰ উত্তৰণ ঘটিব বুলি উদ্যোক্তাসকলে আশা প্ৰকাশ কৰিছে। মৰিগাঁও অসামৰিক চিকিৎসালয়ত এতিয়াৰে পৰা এইচ আই ভিৰ চিকিৎসা আৰু অন্য সেৱাসমূহ উপলব্ধ হ'ব। কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্ৰণ সংস্থা নাকুৱে নতুন এণ্ট্ৰি ৰেট্ৰ' ভাইৰেল থেৰাপী চমুকৈ লিংক আৰ্ট কেন্দ্ৰ মুকলি কৰাৰ বাবে অনুমোদন দিছে। মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ উপৰি আন নখন চিকিৎসালয়ে এই সংক্ৰান্তীয় অনুমোদন লাভ কৰিছে। ইয়াৰ পূৰ্বে এই সেৱাৰ বাবে নগাঁও জিলাৰ এ আই টি কেন্দ্ৰৰ ওপৰত নিৰ্ভৰশীল হ'বলগীয়া হৈছিল। অসম এইডছ নিয়ন্ত্ৰণ সমিতিৰ অধীনত মৰিগাঁও জিলাৰ কৰ্মচাৰীসকলক প্ৰয়োজনীয় কাৰিকৰী দক্ষতাৰ বাবে অতি সোনকালে যাৱতীয় প্ৰশিক্ষণ দি চিকিৎসা আগবঢ়াবলৈ মৰিগাঁও জিলা স্বাস্থ্য বিভাগ সাজু হৈছে। ধুবুৰী জিলাৰ গৌৰীপুৰৰ এটা ওখ টিলাৰ ওপৰত অৱস্থিত মাটিয়াবাগ ৰাজহাউলি বা ঐতিহ্যবাহী হাৱাখানা মেৰামতি তথা সংৰক্ষণৰ কাম দ্ৰুতগতিত চলি আছে। মাটিয়াবাগৰ হতায়ু গৰকা এই ৰাজহাউলি বা হাৱাখানা সময়ৰ হাতত জহি খহি যোৱাৰ উপক্ৰম হোৱাত ৰাজপৰিয়ালৰ লগতে জিলাখনৰ সচেতন লোকসকলে হাৱামহল সংৰক্ষণৰ বাবে সময়ে সময়ে চৰকাৰৰ ওচৰত দাবী জনাই আহিছিল। এই দাবীৰ প্ৰতি সঁহাৰি জনাই চৰকাৰে 2022 চনত হাৱাখানা সংৰক্ষণ কৰাৰ বাবে অধিগ্ৰহণ কৰিছিল। পাছত এই হাৱাখানাকে পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে সংগ্ৰহালয়ৰ নামেৰে নামকৰণ কৰি পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি হাৱাখানাৰ মেৰামতিৰ কামৰ লগতে ইয়াৰ চাৰিওফালে দেৱাল নিৰ্মাণৰ কাম ইতিমধ্যে সম্পন্ন হৈছে। উল্লেখযোগ্য যে এই হাৱাখানা গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ বাসভৱন আছিল। ভাৰতীয় সেনাবাহিনীয়ে অসমৰ 4খন জিলা শোণিতপুৰ, বিশ্বনাথ, নগাঁও আৰু মৰিগাঁৱত অগ্নিপথ আঁচনিৰ অধীনত অগ্নিবীৰ হিচাপে নিযুক্তি দিয়াৰ বাবে ইতিমধ্যে সূচীভুক্ত কৰা প্ৰাৰ্থীসকলৰ বাবে নিযুক্তিৰ ৰেলীৰ ব্যৱস্থা কৰিছে। অহা 22 ফেব্ৰুৱাৰীত মৰিগাঁও জিলাৰ প্ৰাৰ্থীসকলৰ বাবে এই ৰেলী অনুষ্ঠিত হ'ব। শোণিতপুৰ জিলাৰ মিছামাৰী সেনা শিবিৰৰ যশৱন্ত সেনা শিবিৰত এই ৰেলীৰ আয়োজন কৰা হৈছে। যোগ্যতা সম্পন্ন প্ৰাৰ্থীয়ে ভাৰতীয় সেনাবাহিনীৰ ৱেবছাইট www.joininindiaarmy.nic.inৰ পৰা নিজৰ প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব। বাছনি হৈও প্ৰৱেশ পত্ৰ লাভ নকৰা বা যিকোনো ওজৰ আপত্তিৰ বাবে প্ৰাৰ্থীয়ে ইমেইল বা ফোন কৰিব পাৰিব। উল্লেখযোগ্য যে 2025 চনৰ জুন জুলাই মাহত অগ্নিবীৰ নিযুক্তিৰ বাবে অনলাইনযোগে সাধাৰণ প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হৈছিল। প্ৰাৰ্থীৰ বাবে ভাৰতীয় সেনাবাহিনীৰ ৱেবছাইটটি পুনৰ কৈ দিছো www.joininindianarmy.nic.in। বাক্সা জিলাৰ বাগানপাৰাত আজিৰে পৰা দুদিনীয়াকৈ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিল্পী দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হৈছে। বাক্সা জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বাগানপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক ৰমেশ কলিতাই দুদিনীয়াকৈ অনুষ্ঠিত হোৱা শিল্পী দিৱসৰ আজি মূল দুৱাৰ মুকলি কৰে। বাক্সা জিলা সাহিত্য সভাৰ সভাপতি যামিনী দাস তালুকদাৰে আজি অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতা উদ্বোধন কৰে। ছাত্ৰ ছাত্ৰীসকলৰ মাজত কুইজ, তৰ্ক আদিকে ধৰি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। আনহাতে কাইলৈ হ'বলগীয়া মুকলি সভাত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষয়ববীয়াসকল উপস্থিত থাকিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ দিন অৰ্থাৎ শিল্পী দিৱস উপলক্ষে কাইলৈ বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। কাইলৈ নিশা 8:02ৰ পৰা বাতৰি বিভাগৰ বাতৰি পঢ়োতা, বাতৰি সম্পাদক, ডিটিপি কৰ্মচাৰী আৰু সহায়কসকলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত, কবিতা আৰু নাটকৰ সংলাপ পৰিৱেশন কৰিব। এই অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ কেন্দ্ৰৰ মহাবাহু শাখাৰ লগতে বাতৰি বিভাগৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলযোগে পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। ফেচবুক আৰু ইউটিউবত অনুষ্ঠানটো বিৰতিবিহীনভাৱে প্ৰচাৰিত হ'ব। অনুষ্ঠানটোৰ নিৰ্বাচিত অংশ 18 জানুৱাৰী দেওবাৰে সন্ধিয়া 7:45ত মহাবাহু চেনেলযোগে প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানটোৰ পৰিকল্পনা আৰু পৰিচালনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কামৰূপ জিলাৰ পলাশবাৰী আৰু কমলপুৰ বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ। বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱময় শতবৰ্ষৰ সামৰণি অনুষ্ঠান আজি আৰম্ভ। বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ হোৱানখাটাত চতুৰ্দশ ভাৰত ভূটান বন্ধুত্ব মেলা আৰু মৰিগাঁও অসামৰিক চিকিৎসালয়ত এতিয়াৰে পৰা এইচ আই ভিৰ চিকিৎসা আৰু অন্য সেৱাসমূহ উপলব্ধ। আমাৰ আবেলিৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6:00 বজাত শুনিবলৈ পাব। নমস্কাৰ।